মন্ত্রী অশোক সিংহলের অহা নভেম্বর মাসত জাইকা পানি যোগান প্রকল্প কাম সম্পূর্ণ হব বলে ঘোষণা। শিবসাগর প্রতিভাবান ফুটবল খেলোয়াড় রেহান আহমেদ অল ইন্ডিয়া ফুটবল ফেডারেশনের ফিফা ট্যালেন্ট একাডেমির নির্বাচিত আর মহিলা এশিয়া কাপ টি টুয়েন্টি ক্রিকেট প্রতিযোগিতা গ্রুপ এর এখন খেলত আজ ভারত নেপালের মুখামুখি। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণে আজ দিনের 11 বজাত লোকসভা 2024-2025 বিত্তীয় বর্ষ কেন্দ্রীয় বাজেট উত্থাপন করব। প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বত কেন্দ্র তৃতীয়বার সরকার গঠন হওয়ার পাছত এয়া প্রথমখন বাজেট হব। ইপিনে 2019 বর্ষ দায়িত্বভার গ্রহণ করার পাছত এয়া হব শ্রী সীতারমণের ক্রমাগত সপ্তম বাজেট। বাজেট প্রস্তুত করবলে কেন্দ্রীয় বিত্তমন্ত্রীগুলিকে শিক্ষা, স্বাস্থ্য, নিয়োগ, বাণিজ্য, আন্তঃগাঁথনি তথা শক্তিকে ধরে বিভিন্ন খণ্ডৰ আগশাৰীৰ ব্যক্তি তথা বিশেষজ্ঞসকলের মত গ্রহণ করা বুলি জানিব পৰা গৈছে। বিশেষজ্ঞ তথা বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলৰ পৰামৰ্শসমূহ বাজেটৰ বাবে চালি জাৰি চাই গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। লোকসভাত বাজেট উত্থাপনৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাতো দাখিল কৰা হ'ব। ইয়াৰ পূৰ্বে কালি উভয় সদনত 2023-2024 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰা হয়। দাখিল কৰা সমীক্ষা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ 6.5% পৰা 7% হোৱাৰ পূৰ্বানুমান কৰা হৈছে। সকলো বাজেট অধিৱেশনৰ কালি প্ৰথম দিনা লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই তথ্য প্ৰকাশ কৰে। সমীক্ষাত প্ৰকাশ পোৱা মতে গোলকীয় অৰ্থনৈতিক ক্ষেত্ৰখনৰ অনিশ্চয়তা স্বত্তেও 2023-2024 বিত্তীয় বৰ্ষত ঘৰুৱা উৎপাদনত অৰ্থনৈতিক বিকাশ সম্ভৱপৰ হৈ উঠিছে। চলিত বিত্তীয় বৰ্ষত সেৱা খণ্ডৰ মুঠ অৰ্থনৈতিক বিকাশৰ 55% অংশীদাৰ হৈ পুনৰবাৰ দেশৰ প্ৰগতিৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াইছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে অৰ্থনৈতিক সমীক্ষা সন্দৰ্ভত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ডঃ ভি অনন্ত নাগেশ্বৰণে এখন সংবাদমেলক সম্বোধন কৰি কয় যে দেশৰ অৰ্থনৈতিক বিকাশে এটা উল্লেখযোগ্য গতি লাভ কৰিছে। অহা বিত্তীয় বৰ্ষত কৃষিখণ্ডৰ উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে মন্তব্য কৰে। দেশৰ ক্ৰমবৰ্ধমান কৰ্মশক্তি সংস্থাপিত কৰিবলৈ ভাৰতীয় অৰ্থনীতিয়ে 2030 চনলৈকে কৃষিখণ্ডৰ বাহিৰৰ বছৰি প্ৰায় 79 লাখ নিযুক্তি প্ৰদান কৰাটো প্ৰয়োজন বুলিও ডঃ নাগেশ্বৰণে প্ৰকাশ কৰে। ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয় নিযুক্তি কেলেংকাৰী গোচৰ দোষী সাব্যস্ত হোৱা 32গৰাকী অভিযুক্ত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ শাস্তিৰ ম্যাদৰ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ লগতে প্ৰাক্তন 2 সদস্য ফামিদুৰ ৰহমান, বসন্ত কুমার দলে আর 29জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ করা প্রার্থী ধনের বিনিময় চাকরি লওয়ার বিচারত দোষী সাব্যস্ত করেছিল। আদালতে কালি এই 32জন লোকক আদালতের পরাই কারাগারে প্রেরণ করেছিল। আনহাতে উপযুক্ত তথ্য প্রমাণের অভাবত আন 11জন অভিযুক্ত আদালতের দোষমুক্ত হিসাবে ঘোষণা করেছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকাৰ সময় 2015 চনত এই কৃষি উন্নয়ন বিষয়াসকলক নিযুক্তি প্ৰদান কৰা হৈছিল। সেই সময় নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি এগৰাকী প্ৰাৰ্থীয়ে 2017 চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত ৰাকেশ কুমাৰ পালসহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিশেষ ন্যায়াধীশৰ আদালতে গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰে। প্ৰায় 6 বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত কালি আদালতে 32জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষ 15 ছেপ্টেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। 1995 চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, সেহজ, সামাজিক কৰ্ম, বাণিজ্য আৰু উদ্যোগ তথা বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট তথা ব্যতিক্ৰমী সেৱাৰ প্ৰতি স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটাসমূহ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে চিকিৎসক আৰু বিজ্ঞানীসকলৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলে ধৰি চৰকাৰী চাকৰিয়ালসকলক এই বঁটাৰ বাবে মনোনীত নহয়। মন্ত্ৰী অশোক সিংঘলে অহা নৱেম্বৰ মাহত জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। এই পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা দিয়া পানী সংকট হ্ৰাস পাব বুলি আশা কৰা হৈছে। জাইকা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ 15,000 পৰিয়ালক নলযোগে পানী যোগান ধৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সোণাইঘুলি আৰু নৰকাসুৰত থকা পানী প্ৰকল্পৰ জৰিয়তে আগন্তুক সময়ছোৱাত গুৱাহাটীৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ, জেছ ৰোড, জটীয়া, লাছগেট, হাতীগাঁও, সৰুসজাই আদি অঞ্চলৰ 35,017 পৰিয়ালক পানী যোগান ধৰিব পৰা যাব। ইফালে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ভি সুমন্নাই কেন্দ্ৰীয় চৰকাৰে বিগত 5 বছৰত জল জীৱন অভিযান হাৰ ঘৰ জলৰ অধীনত দেশত প্ৰায় 11,75,00,000 গ্ৰামীণ পৰিয়ালক নলযোগে খোৱা পানী সংযোগ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কালি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2019 চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশত 3,23,00,000 গ্ৰামীণ পৰিয়ালতহে নলযোগে খোৱা পানী সংযোগ প্ৰদান কৰা হৈছিল। সম্প্ৰতি দেশৰ 70% গ্ৰামীণ পৰিয়ালতে নলযোগে খোৱা পানী সংযোগ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
श्रोतासकल आंचलिक बातरी शुनिसे आकाशवाणी गुवाहाटी केन्द्र पड़ा। উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ নীট স্নাতক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ এটা প্ৰশ্নত দিয়া দুটা বিকল্প উত্তৰক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই শুদ্ধ বুলি গণ্য কৰা সিদ্ধান্ত সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীক এখন বিশেষজ্ঞ সমিতি গঠন কৰি মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আজি দিনৰ 12 বজাৰ ভিতৰত সমিতিখনক নিজৰ মতামত আগবঢ়াবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰা হ'ব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণ বিভাগে কালি নতুন দিল্লীত ব্যক্তিগত প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপসমূহৰ সৈতে 72খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বিশেষভাৱে সক্ষম লোকসকলক সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে সবল কৰি তোলাই এই বুজাবুজিৰ চুক্তিসমূহৰ প্ৰধান লক্ষ্য। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰ আৰু ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তিকেইখনত স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ডঃ কুমাৰে কয় যে বিভাগে দিব্যাংগ লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক সবলীকৰণৰ দিশত ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ ভালেকেইটা প্ৰতিষ্ঠানে এনে লোকসকলৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ কম খৰচত উপযোগী যন্ত্ৰ নিৰ্মাণ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। কালি স্বাক্ষৰিত বুজাবুজি চুক্তিসমূহে দিব্যাংগ লোকসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা কালি পুৱাৰে পৰা সন্ধানহীন হৈ আছে। লতাশিলৰ ঘৰৰ পৰা ওচৰৰে গণেশ মন্দিৰলৈ বুলি দিনৰ প্ৰায় 10 বজাত বৰ্ষীয়ান শিল্পীগৰাকী ওলাই গৈছিল। দুপৰীয়া পৰ্যন্ত উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব পৰা নাই। ইফালে শিল্পীগৰাকীৰ মোবাইল ফোনটো ছুইচ অফ হৈ থকা বুলি জানিব পৰা গৈছে। উদ্বিগ্ন পৰিয়ালে এই সন্দৰ্ভত লতাশিল থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৰমেন বৰুৱাৰ সন্ধানৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখিবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমযোগে এটা দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক এই নিৰ্দেশ প্ৰদান কৰিছে। শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে আজিৰে পৰা অহা 27 জুলাইলৈ অসমৰ কেইবাখনো জিলা নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্ৰিল মে মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তি সমাৱেশত অংশগ্ৰহণ কৰিব পাৰিব। নিযুক্তি সমাৱেশৰ সময়ত প্ৰায় 1100গৰাকী নিৰ্বাচিত অগ্নিবীৰ প্ৰাৰ্থীয়ে কঠিন বাছনি পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগিব। প্ৰাৰ্থীসকলে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। স্বাস্থ্য পৰীক্ষাত অনুতীৰ্ণ প্ৰাৰ্থীসকলক পৰ্যালোচনাৰ বাবে তেজপুৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। এই নিযুক্তি পৰীক্ষাত প্ৰাৰ্থীসকলক কোনো দালালৰ পৰা অৱতীৰ্ণ হ'বলৈ সতৰ্ক কৰি দিয়া হৈছে। লগতে তেওঁলোকৰ প্ৰাসংগিক মূল নথি পত্ৰৰ সৈতে কিউ আৰ কোডত উল্লেখ কৰা অনুসৰি নিযুক্তি মুখ্য কাৰ্যালয়, নিযুক্তি কাৰ্যালয় শ্বিলং, তেজপুৰ আৰু মিছামাৰী চহৰৰ বিশিষ্ট স্থানসমূহত নিযুক্তি সম্পৰ্কীয় নিৰ্দেশনাসহ প্ৰচাৰ পত্ৰিকা প্ৰদৰ্শন কৰা হৈছে। অসামৰিক প্ৰশাসনে এই সমাৱেশলৈ অহা প্ৰাৰ্থীসকলৰ বাবে খোৱাপানী, ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা বাছৰ ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা সুনিশ্চিত কৰিছে। সেনা আৰু আৰক্ষীয়ে নিৰাপত্তা আৰু সমাৱেশ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। অগ্নিবীৰ সেনাত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ যোগ্যতা, মানসিক স্থিতি আৰু শাৰীৰিক শক্তি পৰীক্ষা কৰিবলৈ কৌশল প্ৰস্তুত কৰা হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশতো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতি পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশু সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। শিৱসাগৰৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ ৰেহান আহমেদ অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ফিফা টেলেণ্ট একাডেমীলৈ নিৰ্বাচিত হৈছে। ভুৱনেশ্বৰত থকা এই একাডেমীলৈ নিৰ্বাচিত হোৱা ৰেহান অসমৰ একমাত্ৰ ফুটবল খেলুৱৈ। ৰেহানে এই একাডেমীত 3 বছৰৰ বাবে ফুটবলৰ উচ্চ প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাব। উল্লেখযোগ্য যে ভিছন 2047ৰ অধীনত দেশৰ ফুটবল দলক নতুন ৰূপত গঢ়ি তোলাৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে এটি ৰোডমেপ তৈয়াৰ কৰিছে। ভাৰত আজি মহিলা এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাত হবলগীয়া গ্ৰুপ এৰ এখন খেলত নেপালৰ মুখামুখি হ'ব। খেলখন শ্ৰীলংকাৰ ডাম্বুলাত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। গ্ৰুপ এত ভাৰতে আটাইকেইখন খেলতে জয়ী হৈ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে। গ্ৰুপ এৰ আন এখন খেলত আজি পাকিস্তান সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মুখামুখি হ'ব। খেলখন দিনত 2 বজাত আৰম্ভ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন যদুমণি শইকীয়াৰ পৰা।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2023-24 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিলো এপিএছচিৰ কৃষি উন্নয়ন বিষয়ৰ নিযুক্তি কেলেংকাৰী চূড়ান্ত আদান যশস্বী সংগীত পৰিচালক ৰমেন্দ্ৰ সন্ধানহীন কেন্দ্ৰীয় বাজেট দাখিল আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। বিচাৰ প্ৰক্ৰিয়া সম্পৰ্কত ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে এপিএছচি কৃষি উন্নয়ন বিষয়ৰ নিযুক্তি কেলেংকাৰী গোচৰৰ ৰায়দান কৰিছে। এই কেলেংকাৰীত এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালসহ 32জন অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ বাতৰিটোৰ শিৰোনাম এপিএছচিৰ দুৰ্নীতিগোচৰৰ প্ৰথমটো ৰায় ৰাকেশ পালসহ 32জন দোষী সাব্যস্ত। দৈনিক জনমনি কাকতৰ বাতৰিটোৰ শিৰোনাম পুনৰ কাৰাৰুদ্ধ ৰাকেশ পাল, বসন্ত দলে সামেদুৰ ৰহমান, 29 কৃষি বিষয়া একেদিনাই জেললৈ। অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতে এই বাতৰিটোৰ সমান্তৰালকৈ আদালতৰ ৰায়দানক লৈ প্ৰস্তুত কৰা আন এটা বাতৰি পৰীক্ষাৰ নামত নিৰ্লজ্জ বহুৱালে ক্ষুব্ধ হতভম্ব আদালত, মেখেলা চাদৰ, মোবাইল ফোন, ঘড়ী উপহাৰ দিও পালে চাকৰি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ এটা বাতৰি ফটোসহ প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম মোদী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাম কাজক লৈ আলোচনা, ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰীক। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি এক চমু অৱলোকন।
বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমন আজি দিন এগারো বজাত লোকসভা 2024-25 বিত্তীয় বর্ষ কেন্দ্রীয় বাজেট উত্থাপন রাজ্য বিশেষ ন্যায়াধীশ আদালতে লোকসেবা আয়োগের কৃষি উন্নয়ন বিষয় নিযুক্তি কেলেঙ্কারী গোচর দোষী সাব্যস্ত হওয়া 32 অভিযুক্ত আজি পুনের শুনানি গ্রহণ আর শিবসাগরের প্রতিভাবান ফুটবল খেলোয়ে রেহান আহমেদ অল ইন্ডিয়া ফুটবল ফেডারেশনের ফিফা ট্যালেন্ট একাডেমিলে নির্বাচিত পুয়ার আঞ্চলিক বাতর ইমানে নমস্কার।